দ্বিতীয় ৰজাৱলী এক অধ্যায়। ৰজা অহজিয়াৰ আঘাত আৰু মৃত্যু। আহাবৰ মৃত্যুৰ পাছত মোৱাব দেশে ইজৰাইলৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। অহজিয়াই চমৰীয়াত তেওঁ ঘৰৰ ওপৰৰ কোঠালীৰ খিৰিকীয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে তোমালোকে গৈ ইক্ৰুণ দেৱতা বাল জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ'মনে নাই। কিন্তু জিহুৱাৰ দূতে তিজবিয়া এলিয়াক ক'লে, তুমি গৈ চমৰীয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাৎ কৰি তেওঁলোকক কোৱা, ইজৰাইলৰ দেশত জানো ঈশ্বৰ নাই যে তোমালোকে ইক্ৰুণ বাল জবুবৰ গুৰিত সুধিবলৈ গৈছা। সেয়ে জিহুৱাই কৈছে, তুমি যি শয্যাত পৰি আছা তাৰ পৰা তুমি পুনৰ নুঠিবা, তোমাৰ অৱশ্যে মৃত্যু হ'ব। এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এইদৰে কৈ গুচি গ'ল। পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁলোকক সুধিলে, তোমালোক কিয় উভতি আহিলা? উত্তৰত তেওঁলোকে ক'লে, এজন মানুহে আমাৰ লগত সাক্ষাৎ কৰি ক'লে, যিজনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভতি গৈ তেওঁক জনায়। জিহুৱাই কৈছে, ইজৰাইলৰ দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰুণ দেৱতা বাল জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে, সেয়ে আপুনি যি শয্যাত পৰি আছে তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ'ব। ৰজাই তেওঁলোকক সুধিলে, যি মানুহজনে তোমালোকৰ লগত সাক্ষাৎ কৰি এই কথা ক'লে তেওঁ বাৰু দেখাত কেনেকুৱা আছিল? তেওঁলোকে উত্তৰ দিলে, তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁ কঁকালত আছিল চামৰাৰ কটিবন্ধন। ৰজাই ক'লে, তেওঁৱে হৈছে তিজবিয়া এলিয়া। তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁ 50 জন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়াই সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক'লে, হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে। এলিয়াই সেনাপতিজনক ক'লে, মই যদি ঈশ্বৰৰ লোক হওঁ তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ 50 জন সৈন্যক পুৰি গ্ৰাস কৰে। তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁ 50 জন সৈন্যক গ্ৰাস কৰিলে। ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁ 50 জন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক'লে, হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে। এলিয়াই উত্তৰ দি ক'লে, মই যদি ঈশ্বৰৰ লোক হওঁ তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ 50 জন সৈন্যক পুৰি গ্ৰাস কৰে। তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁ 50 জন সৈন্যক গ্ৰাস কৰিলে। তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁ 50 জন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঁঠু কাঢ়ি মিনতি কৰিলে, হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই 50 জন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্ৰাহ্য হয়। চাওক, আকাশৰ পৰা জুই নামি আগেৰে অহা 2জন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে, কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক। তেতিয়া জিহুৱাৰ দূতে এলিয়াক ক'লে, তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা। তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ'ল। তেওঁ ৰজাক ক'লে, জিহুৱাই এই কথা কৈছে, আপুনি ইক্ৰুণৰ দেৱতা বাল জবুবৰ ওচৰলৈ লোক পঠিয়াইছিল, ইজৰাইল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই, এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব, কিন্তু অৱশ্যেই মৃত্যু হ'ব। জিহুৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ'ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁ ঠাইত জোৰাম ইজৰাইলৰ ৰজা হ'ল। জিহুদাৰ ৰজা জিহুছাফটৰ পুত্ৰ জিহুৰামৰ ৰাজত্বকালৰ 2য় বছৰত জোৰাম ইজৰাইলৰ ৰজা হৈছিল। অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই।